יא, אכח בני. বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিক লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰতে প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। সমগ্ৰ দেশ আৰু বিদেশৰ 13খন চহৰৰ 5000ৰো অধিক কেন্দ্ৰত আজি দিনৰ 2 বজাৰ পৰা বিয়লি 5 বজালৈ নীট UG অনুষ্ঠিত হ'ব। পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 2 ৰাণত পৰাস্ত কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। ভাৰতীয় জাহাজসমূহকো পাকিস্তানী বন্দৰত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা হৈছে। জাহাজ পৰিবহণ সঞ্চালকালয়ে এটা বিবৃতিযোগে কৈছে যে পাকিস্তানী পতাকা বহন কৰা কোনো জাহাজক ভাৰতীয় বন্দৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ'ব। আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিকভাৱে লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আংগোলাৰ ৰাষ্ট্ৰপতি জোৱায়ো লৰেংকোক সাক্ষাৎ কৰে আৰু তেওঁৰ সন্মানাৰ্থে নৈশ ভোজমেলৰ আয়োজন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আংগোলাসহ আফ্ৰিকীয় দেশসমূহৰ সৈতে ভাৰতৰ বিশেষ বন্ধুত্ব আছে। তেওঁ লগতে আফ্ৰিকাত শান্তি, সুৰক্ষা আৰু সুস্থিৰতাৰ প্ৰসাৰৰ ক্ষেত্ৰত আংগোলাই পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়। শ্ৰীমতী মুৰ্মুৱে কয় যে সন্ত্ৰাসবাদ সমগ্ৰ মানৱ জাতিৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান আৰু ইয়াক দ্ব্যৰ্থহীনভাৱে গৰিহণা দিয়া উচিত। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকললৈ জ্ঞাপন কৰা সমবেদনাৰ বাবে শ্ৰী লৰেংকোক তেওঁ ধন্যবাদ জনায়। বৈঠকত দুয়োগৰাকী নেতাই উভয় ৰাষ্ট্ৰই অকল ৰাষ্ট্ৰ দুখনৰেই নহয় বৰং গ্লোবেল ছাউথ হিচাপে জনাজাত ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ প্ৰগতি আৰু কল্যাণৰ বাবে কাম কৰা উচিত বুলি মত পোষণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড NCEL, ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড NCOL আৰু ভাৰতীয় বীজ সমবায় সমিতি লিমিটেডৰ অগ্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমবায় ৰপ্তানি, জৈৱিক সামগ্ৰী উৎপাদন আৰু গুণগত বীজৰ প্ৰসাৰৰ মূল সংস্থা হিচাপে 2023 চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সমবায় প্ৰতিষ্ঠানকেইটা স্থাপন কৰা হৈছিল। তেওঁ কয় যে সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ আৰু সংস্থাসমূহৰ সহযোগত সমগ্ৰ চৰকাৰ দৃষ্টিভংগীৰে এই উদ্যমসমূহ পৰিচালনা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে সম্প্ৰতি ভাৰতৰ পৰা ৰপ্তানি নোহোৱা 3বিধ নতুন সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপেৰে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড NCELৰ বাবে 2,00,000 কোটি টকাৰ সামগ্ৰী ৰপ্তানিৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰে। তেওঁ দাইলৰ আমদানীৰ বাবে আফ্ৰিকা আৰু ম্যানমাৰত ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেডৰ কাৰ্যালয় স্থাপন কৰাৰ পৰামৰ্শ আগবঢ়ায়। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ সৈতে শ্ৰী আব্দুল্লাৰ প্ৰথমখন বৈঠক। জম্মু কাশ্মীৰ নেশ্যনেল কনফাৰেন্স দলে সামাজিক মাধ্যমযোগে নেতা দুগৰাকীৰ মাজৰ এই বৈঠকত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা চলচ্চিত্ৰ নিৰ্মাণ সন্দৰ্ভত কেইবাটাও সত্ৰৰ আয়োজন কৰা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বৃহস্পতিবাৰে এই 4দিনীয়া সন্মিলন মুকলি কৰিছিল। ভাৰতবৰ্ষক সংবাদ, মনোৰঞ্জন আৰু ডিজিটেল উদ্ভাৱনৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে আয়োজন কৰা এই সন্মিলনত 90খনৰো অধিক দেশৰ প্ৰায় 10,000 প্ৰতিনিধিয়ে অংশ লয়। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
ককা, আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল। এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশ আৰু বিদেশৰ 13খন চহৰৰ 5000ৰো অধিক কেন্দ্ৰত আজি দিনৰ 2 বজাৰ পৰা বিয়লি 5 বজালৈ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET UG অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ বাবে 22,70,000ৰো অধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। এই পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা লোৱা হৈছে। ছিংগাপুৰত দীৰ্ঘদিন ধৰি শাসনত থকা পিপলছ একচন পাৰ্টীয়ে সাধাৰণ নিৰ্বাচনত পুনৰ জয়ী হৈছে। দেশখনৰ নিৰ্বাচন বিভাগে ঘোষণা কৰা মতে প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ পিপলছ একচন পাৰ্টীয়ে 82খন সংসদীয় আসনত জয়লাভ কৰিছে। দলটোৱে ইতিমধ্যে 5খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল। ইয়াকে ধৰি দলটোৱে মুঠ 97খন আসনৰ ভিতৰত 87খন আসন লাভ কৰিছে। আনহাতে ৱৰ্কাৰ্ছ পাৰ্টীয়ে 10খন আসন লাভ কৰিছে। উল্লেখযোগ্য যে পিপলছ একচন পাৰ্টীয়ে নিৰ্বাচনত 65.6% ভোট লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ৰেলে 4 ধাম যাত্ৰাৰ বাবে ভাৰত গৌৰৱ ডিলাক্স ৰেলসেৱা আৰম্ভ কৰিছে। এই ৰেলসেৱাই বদ্ৰীনাথ, যোশীমঠ, ঋষিকেশ, পুৰী, কোণাৰ্ক, ৰামেশ্বৰম, দ্বাৰকাৰ লগতে কাশী বিশ্বনাথ, ভীমশংকৰ, ত্ৰিম্বাকেশ্বৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানক সামৰি ল'ব। এই ৰেলে মুঠ 8,425 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। এই বিশেষ ৰেলখনে অহা 27 মে'ত দিল্লীৰ ছফদৰজং ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি 17 দিনৰ ভিতৰত 4 ধামৰ লগতে অন্যান্য ধৰ্মীয় স্থানসমূহ পৰিদৰ্শন কৰিব। বিহাৰৰ ৰাজধানী পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়াচৌহদত আজি বিয়লি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হ'ব। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই এই মহোৎসৱৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাযোগে প্ৰতিযোগিতাত ভাগ লোৱা এথলীটসকলক উদ্দেশ্যি ভাষণ দিব। 15 মে'লৈ হ'বলগীয়া এই প্ৰতিযোগিতাত 18 বছৰ অনুৰ্ধৰ 8,500ৰো অধিক প্ৰতিভাৱান খেলুৱৈয়ে 28টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভাগলপুৰ আৰু বেগুচৰাইসহ 6খন চহৰত প্ৰতিযোগিতাৰ 28টা শিতানৰ খেল অনুষ্ঠিত হ'ব। 3টা শিতানৰ খেল নতুন দিল্লীত খেলোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া উদ্যমৰ অধীনৰ এই প্ৰতিযোগিতাৰ এইবাৰৰ 7ম সংস্কৰণত প্ৰায় 5,000 খেলুৱৈ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতাত সেনাবাহিনীৰ উপৰি দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খেলুৱৈসকলে 28টা শিতানত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। নতুন দিল্লীত শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং শিতানৰ খেলসমূহ অনুষ্ঠিত হ'ব। বাকী শিতানৰ খেলসমূহ বিহাৰত খেলোৱা হ'ব। পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়াচৌহদত আজি আকৰ্ষণীয় অনুষ্ঠানেৰে এই ক্ৰীড়া প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। আজি কাবাডী, আৰ্চাৰী আৰু ভলীবলৰ খেলসমূহ আৰম্ভ হ'ব। আকাশবাণীয়ে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া বিৱৰণী প্ৰচাৰ কৰিব। বিয়লি 5:55 পৰা এই বিৱৰণী প্ৰচাৰ কৰা হ'ব। নিউজ অন AIR মোবাইল এপ, প্ৰচাৰ ভাৰতী স্পৰ্টছ ইউটিউব চেনেল আৰু DTH যোগে এই বিৱৰণী শুনিবলৈ পোৱা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 2 ৰাণত পৰাস্ত কৰে। বেংগালুৰুৱে প্ৰথমে বেট ধৰি ৰুমাৰিঅ' চেফাৰ্ডৰ আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 213 ৰাণ সংগ্ৰহ কৰে। চেফাৰ্ডে 14টা বলত 53 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। চেন্নাইৰ হৈ মথেছা পথিৰাণাই 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 211 ৰাণহে কৰিবলৈ সমৰ্থ হয়। চেন্নাইৰ হৈ আয়ুষ মহাত্ৰে 48টা বলত 94 ৰাণ কৰে। ৰবীন্দ্ৰ জাদেজাই 45টা বলত 77 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। ইডেন গাৰ্ডেনছত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া 2খন খেলত পঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। সমগ্ৰ দেশ আৰু বিদেশৰ 13খন চহৰৰ 5,000ৰো অধিক কেন্দ্ৰত আজি দিনৰ 2 বজাৰ পৰা বিয়লি 5 বজালৈ NEET UG অনুষ্ঠিত হ'ব। পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হ'ব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 2 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।